رهبانی. বাতৰি পঢ়িছো মহজিত গগৈয়ে। এতিয়া প্ৰধান প্ৰধান বাতৰি সমূহ হ'ল, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়াৰ পৰা কন্যাকুমাৰীস্থিত বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যান আৰম্ভ কৰিছে। ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে ঐতিহ্য সংৰক্ষণৰ বাবে অৰ্থনৈতিক শক্তিৰ ভেটি নিৰ্মাণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে। মণিপুৰত হঠাৎ অহা বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ছত্তীশগড়ৰ নিৰাপত্তা বাহিনীয়ে বিজাপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা 16 জন মাওবাদীক গ্ৰেপ্তাৰ কৰিছে আৰু ভাৰতৰ অংকুশিতা বড়োৱে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়াৰ পৰা কন্যাকুমাৰীস্থিত বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যান আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছৌ চহৰৰ ভগৱতী আম্মান মন্দিৰ দৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীক এই মন্দিৰত পূৰ্ণ কুম্ভ সন্মান প্ৰদান কৰা হয়। ইয়াৰ পিছত তেওঁ এম এল বিবেকানন্দ জাহাজেৰে বংগোপসাগৰত অৱস্থিত বিবেকানন্দ ৰক মেমৰিয়েলত উপস্থিত হয়। শ্ৰীমোদীয়ে 1 জুনলৈকে সেই স্থানতেই ধ্যান কৰি থাকিব। ধ্যান শেষ হোৱাৰ পিছত তেওঁ বিবেকানন্দ শিলাৰ সমীপত অৱস্থিত 133 ফুট উচ্চতাৰ তিৰুৱল্লুৱৰ মূৰ্তিটো পুষ্পাঞ্জলি অৰ্পণ কৰিব। সেইদিনা তেওঁ ত্ৰিবেণ্ডম হৈ দিল্লীলৈ উভতি যাব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচীৰ বাবে সমগ্ৰ এলেকাটোত উপকূলীয় আৰু সামগ্ৰিক নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে ঐতিহ্য সংৰক্ষণৰ বাবে অৰ্থনৈতিক শক্তিৰ ভেটি নিৰ্মাণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ কলানিধি বিভাগৰ উদ্যোগত কালি আয়োজিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে যিকোনো দেশৰ থলুৱা ভাষাত কৰা সাংবাদিকতাৰ শক্তি জাতিটোৰ অৰ্থনৈতিক অৱস্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ কয় যে অনুষ্ঠানত উন্মোচিত হিন্দী সাংবাদিকতাৰ সৈতে জড়িত গ্ৰন্থখনে ভৱিষ্যতৰ লেখকসকলৰ বাবে সহায়ক হিচাপে কাম কৰিব। ভাষণত তেওঁ এখন দেশৰ থলুৱা ভাষাত কৰা সাংবাদিকতা আৰু দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ মাজৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত গান্ধীজীৰ ভাৰতীয় মতাদৰ্শ আৰু অন্যান্য লেখাসমূহৰ মতাদৰ্শৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে গান্ধীজীয়ে সদায় ব্যক্তিৰ সৈতে নহয় বৰং সমস্যাসমূহৰ সৈতেহে সমালোচনাত্মকভাৱে জড়িত হোৱাৰ পোষকতা কৰিছিল। মণিপুৰত হঠাৎ অহা বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইম্ফল চহৰ বানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। চহৰখনলৈ যোৱা প্ৰায়বোৰ পথ ডুব গৈছে। ৰাজভৱন আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহো ইতিমধ্যে পানীত ডুব গৈছে। খোৱাংগণ্ড ইউনিয়ন মাৰ্কেট আৰু অন্যান্য বজাৰসমূহ প্লাৱিত হৈ পৰিছে। মণিপুৰ আৰক্ষী, সেনা, আছাম ৰাইফলছ, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযানত জঁপিয়াই পৰিছে। লোকপাত উন্নয়ন কৰ্তৃপক্ষও উদ্ধাৰ অভিযানত যোগদান কৰি প্ৰায় 800 লোকক ইতিমধ্যে সুৰক্ষিত এলেকালৈ স্থানান্তৰ কৰিছে। সেনাপতি জিলাত নদীত উটি যোৱা এগৰাকী মহিলাৰ মৃতদেহ কালি উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে জিলাখনত বানাক্ৰান্তসকলৰ বাবে 3টা অস্থায়ী শিবিৰ মুকলি কৰা হৈছে। ৰাজ্য চৰকাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিও স্বায়ত্তশাসিত সংস্থা, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানকে ধৰি সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰিছে। ৰাজ্যিক উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগেও চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ লগতে উচ্চ শিক্ষানুষ্ঠানসমূহো 1 জুন পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। বানাক্ৰান্তসকলক সাহায্য প্ৰদানৰ বাবে 24 ঘণ্টাই সেৱা উপলব্ধ থকা এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। ইফালে ইম্ফলস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনলৈ মণিপুৰৰ অধিকাংশ জিলাতেই প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কালি উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ গোবিন্দ বল্লভ পণ্ট কৃষি আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ কৃষকসকলে প্ৰযুক্তিগত উন্নতিক আঁকোৱালি লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কৃষি সম্পৰ্কীয় উদ্যোগসমূহৰ সৈতে অত্যাধুনিক প্ৰযুক্তিবিদ্যা সংযোগ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে নৈনিতাল জিলাৰ বাবা নুন কুঁৱৰী আশ্ৰম পৰিদৰ্শন কৰে। তেওঁ কয় যে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য বিশ্বজুৰি অতুলনীয়। তেওঁ সমসাময়িক বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত ভাৰতীয় সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে বিজাপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা 16 জন মাওবাদীক গ্ৰেপ্তাৰ কৰিছে। বিজাপুৰ থানা এলেকাৰ অন্তৰ্গত গুৰ্ণা পদিয়াকলা অঞ্চলৰ পৰা 11 মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ওচৰ থানা এলেকাৰ অন্তৰ্গত ভোচাপুৰ অঞ্চলৰ পৰা 5 মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে দাবী কৰা মতে ধৃত মাওবাদীকেইজন আইডি বিস্ফোৰণ আৰু অঞ্চলটোত নিৰাপত্তা বাহিনীৰ চলাচল ৰোধৰ বাবে পথ খন্দাৰ কাণ্ডৰ সৈতে জড়িত আছিল। ভাৰতীয় জনতা পাৰ্টীয়ে এছ এন পি গ্লোবেল ৰেটিংছত ভাৰতৰ প্ৰতি দৃষ্টিভংগী পুনৰীক্ষণ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ অৰ্থনীতি সুদৃঢ় কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে হৈছে বুলি প্ৰকাশ কৰিছে। এই সংস্থাটোৱে ভাৰতৰ অৰ্থনৈতিক দৃষ্টিভংগী সুস্থিৰৰ পৰা ইতিবাচক বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ জাফৰ ইছলামে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে বিগত 10 বছৰত দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে গাঁথনিগত সংস্কাৰ কৰাৰ লগতে আন ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে মোদী চৰকাৰৰ নেতৃত্বত ব্যৱসায় কৰাটো সহজ কৰা হৈছে। তেওঁ লগতে পূৰ্বৰ ইউ পি এ চৰকাৰৰ শাসনকালৰ কথা সমালোচনা কৰি কয় যে এই সময়ত দেশৰ অৰ্থনীতি স্থবিৰ হৈ পৰিছিল। ভাৰতে পেলেষ্টাইন মহানগৰীৰ গাজাৰ দক্ষিণ অঞ্চলৰ ৰাফাত ভালেমান অসামৰিক লোকে প্ৰাণ হেৰুওৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ৰাফাৰ আশ্ৰয় শিবিৰত ভালেমান লোকে প্ৰাণ হেৰুওৱা ঘটনা অতি উদ্বেগজনক। তেওঁ কয় যে ভাৰতে দেশ দুখনৰ সংঘাতৰ সময়ত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন অনুসৰি একেৰাহে অসামৰিক লোকৰ সুৰক্ষাৰ হকে মাত মাতি আহিছে। তেওঁ কয় যে ইজৰাইল কৰ্তৃপক্ষই ইতিমধ্যে এই শোকাবহ ঘটনাৰ বাবে দায়িত্ব স্বীকাৰ কৰিছে আৰু ইয়াৰ তদন্ত ঘোষণা কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে এছ এন পি গ্লোবেল ৰেটিংছত ভাৰতৰ প্ৰতি দৃষ্টিভংগী সুস্থিৰৰ পৰা ইতিবাচক বুলি প্ৰকাশ পোৱাটো এটা উল্লেখযোগ্য সাফল্য। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে ভাৰতৰ প্ৰতি এনেধৰণৰ অৰ্থনৈতিক দৃষ্টিভংগীয়ে অনাগত বৰ্ষসমূহত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ কথা প্ৰতিফলিত কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰে 2014 চনৰ পৰা ভালেমান ক্ষুদ্ৰ অৰ্থনৈতিক সংস্কাৰ কৰাৰ ফলত এনেধৰণৰ সাফল্য অৰ্জন কৰিছে। নিৰ্বাচন হবলৈ বাকী থকা দেশৰ অন্যান্য লোকসভা সমষ্টিসমূহৰ লগতে হিমাচল প্ৰদেশৰ 4 লোকসভা আসন আৰু বিধানসভাৰ 6 আসনৰ উপ নিৰ্বাচনৰ বাবে কালি নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নান্দী সংসদীয় সমষ্টিৰ কাৰচোক অঞ্চলত এখন নিৰ্বাচনী প্ৰচাৰ সভাত সম্বোধন কৰে। একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কুল্লু অঞ্চলত এখন জনসভাত ভাগ লয়। সভাত দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ উপস্থিত আছিল। একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে হামিৰপুৰ সংসদীয় সমষ্টিত প্ৰচাৰ চলায়। ইয়াৰ পাছত তেওঁ ঘুমাৰ উইনত আন এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। ইপিনে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কালি চলনত এটা ৰোড শ্বত ভাগ লয়। ৰোড শ্বত তেওঁৰ সৈতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুহৱাইও ভাগ লয়। উল্লেখযোগ্য যে বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰত্যক্ষ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা হোৱা ঠাইসমূহৰ ভিতৰত হিমাচল প্ৰদেশ অন্যতম। ভাৰতৰ অংকুশিতা বড়োৱে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাত কাজাখাস্তানৰ খেলুৱৈৰ বিৰুদ্ধে 4-1 ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইফালে পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ নিশান দেৱীয়েও থাইলেণ্ডৰ পিৰাপাত ইয়াচুং নোৱেনৰ বিৰুদ্ধে 5-0 ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে মহিলাৰ 66 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ অৰুন্ধতী চৌধুৰীয়েও প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধুৱে কালি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত কেৰলিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত হয়। এয়া হল স্পেইনৰ প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীৰ বিৰুদ্ধে সিন্ধুৰ একেৰাহে ষষ্ঠ পৰাজয়। ইয়াৰ পূৰ্বে সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ 21 সংখ্যক স্থানৰ খেলুৱৈ হোজমাৰ্ক কেয়াৰ্ছফেল্ডক 21-12, 22-20 গেমত পৰাস্ত কৰিছিল। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সৌৰভ গাৰ্গক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা পৰিসংখ্যা মন্ত্ৰালয়লৈ সচিব হিচাপে বদলি কৰা হৈছে। বিষয়াগৰাকীয়ে অহা 31 জুলাইত অৱসৰৰ পাছতো এবছৰলৈকে একেটা পদতে থাকিব। শ্ৰীগাৰ্গে ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়াৰ পৰা কন্যাকুমাৰীস্থিত বিবেকানন্দ স্মৃতি সৌধত ধ্যান আৰম্ভ কৰিছে। ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে ঐতিহ্য সংৰক্ষণৰ বাবে অৰ্থনৈতিক শক্তিৰ ভেটি নিৰ্মাণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে। মণিপুৰত হঠাৎ অহা বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু ভাৰতৰ অংকুশিতা বড়োৱে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।